চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে। আশা কৰোঁ আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পালে আমি আমাৰ এই কাম চলাই যাবলৈ যথেষ্ট উৎসাহ অনুভৱ কৰোঁ। সেইবাবেই আমালৈ চিঠি লিখিবলৈ আমি সদায় অনুৰোধ জনাওঁ। অনুগ্ৰহ কৰি আজিয়ে দুখাৰিমান লিখি পঠিয়াবচোন। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক পাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক পাকচ নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ অধ্যয়ন আকৌ প্ৰথমৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। আমি মাজে মাজে বাইবেলৰ পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখনকৈ পুস্তক লৈ অধ্যয়ন চলাই যাম, আৰু গোটেইখন বাইবেল অধ্যয়ন কৰি আমি শেষ কৰিম প্ৰায় 5 বছৰমানৰ ভিতৰত। আপুনি নিয়মিতভাৱে যাতে এই অনুষ্ঠান শুনি থাকে, তেতিয়াহ'লে আপুনি গোটেই বাইবেলখন অধ্যয়ন কৰাৰ সুবিধা লাভ কৰিব পাৰিব। বাইবেলৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি কেইটামান অনুষ্ঠানত বাইবেলৰ বিষয়ে কিছুমান কথা, পাতনিমূলক কথা আগবঢ়াই আছো। আগৰ 6টা অনুষ্ঠানত আমি বাইবেলৰ এনেকুৱা কিছুমান কথাৰ বিষয়ে আলোচনা কৰিলোঁ। আজিও আমি তেনেধৰণৰ কথা আলোচনা কৰিবলৈ ওলাইছোঁ। কিন্তু আহকচোন, আজিৰ আলোচনা আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে ক্ষুদ্ৰ মানৱক যে ইমান প্ৰেম কৰা, সেই কথা ভাবিলেই আচৰিত হওঁ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ আমাৰ সকলো পাপৰ বোজা নিজৰ কান্ধত লৈ আমাৰ হৈ ক্ৰুচত প্ৰাণ দিলে, নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছোঁ। প্ৰাৰ্থনা কৰিছোঁ তোমাৰ বাক্য তুমি আমাক বুজাই দিয়া। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি বাইবেল অধ্যয়নৰ কেইটামান নিৰ্দেশনা আলোচনা কৰিবলৈ আগবাঢ়িছো। আগৰ অনুষ্ঠানত আমি বাইবেল অধ্যয়নৰ ক্ষেত্ৰত পালন কৰিবলগীয়া সাতোটা প্ৰয়োজনীয় নিৰ্দেশনা উল্লেখ কৰিছিলো, হয়তো আপোনাৰ মনত আছে, তথাপি আকৌ কৈ দিছো। সেই নিৰ্দেশনা সাতটা হৈছে, বাইবেল অধ্যয়ন প্ৰাৰ্থনাৰে আৰম্ভ কৰক, দ্বিতীয়তে বাইবেলখন পঢ়ক, পাঠ কৰক, তৃতীয়তে বাইবেলখন অধ্যয়ন কৰক, চতুৰ্থতে বাইবেলখন ধ্যান কৰক, পঞ্চমতে বাইবেলৰ বিষয়ে আনে লিখা কথা পঢ়ক, ষষ্ঠতে বাইবেলখন মানি চলক, আৰু সপ্তম নিৰ্দেশনাটো হৈছে কথাবোৰ আনক জনাওক। আমি আজি প্ৰথম নিৰ্দেশনাৰ ওপৰতেই আলোচনা আগবঢ়াব খুজিছো। যোৱা অনুষ্ঠানতো আমি অলপ সেই বিষয়ে আলোচনা কৰিছিলো, প্ৰথম নিৰ্দেশনা প্ৰাৰ্থনাৰে আৰম্ভ কৰক। আপোনাৰ হয়তো মনত আছে যে আমি ইলুমিনেশ্যন অৰ্থাৎ আত্মাৰ উদ্দীপ্তিৰ কথাটো আলোচনা কৰোঁতে এই কথাটো পাইছিলো যে আন যিকোনো কিতাপতকৈ বাইবেলখন এই ক্ষেত্ৰতেই বেলেগ, যে বাইবেলখন বুজি পাবলৈ একমাত্ৰ পবিত্ৰ আত্মাইহে আমাৰ মন মুকলি কৰি দিব পাৰে। আপুনি দৰ্শন শাস্ত্ৰ বা গণিত শাস্ত্ৰ বা বিজ্ঞানৰ যিকোনো এখন কিতাপ বা যিকোনো এখন মানুহে লিখা কিতাপ যদি আপুনি পঢ়ে বা বুজিবলৈ চেষ্টা কৰে, তেনেহ'লে অলপ চেষ্টা কৰি বা অলপ কষ্ট কৰি আপুনি নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা বুজি পাব পাৰিব। মানুহে লিখা এনেকুৱা এখনো কিতাপ নাই যিখন আন বেলেগ এজন মানুহে বুজি পাব নোৱাৰে। সকলোৱে বুজি নাপালেও কোনোবাই নহয় কোনোবাই বুজি পাব পাৰিবই। মানুহে লিখা কিতাপ অলপ যত্ন কৰি আন মানুহে বুজি পাব পাৰে, কিন্তু বাইবেলৰ ক্ষেত্ৰত কথাটো বেলেগ। যদিহে পবিত্ৰ আত্মা ঈশ্বৰে শিকাই নিদিয়ে, যদিহে পবিত্ৰ আত্মা ঈশ্বৰে কথাবোৰ বুজাই নিদিয়ে, বাইবেলখন মানুহে নিজে বুজি পাব নোৱাৰে। কিন্তু প্ৰিয় শ্ৰোতা, পবিত্ৰ আত্মাই আমাক শিকাব বিচাৰে, আমাক বুজাই দিব বিচাৰে। আমি এই কথা মনত ৰখা উচিত যে প্ৰভু যীশুখ্ৰীষ্টই পবিত্ৰ আত্মাৰ বিষয়ে এইদৰে কৈছিল, যোহনে লিখা শুভবাৰ্তা 16 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত, কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব, কিয়নো তেওঁ নিজৰ পৰা নকব, কিন্তু যিহকে শুনিব তাকে ক'ব আৰু তোমালোকক ভৱিষ্যত কথা জনাব। যোহন 16 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদ। যেতিয়া আমি ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰখন পঢ়িবৰ কাৰণে মেলি লওঁ, তেতিয়া আমি গীত ৰচকৰ দৰে আচলতে এইদৰে প্ৰাৰ্থনা কৰা উচিত। গীত ৰচকৰ প্ৰাৰ্থনাটো কি আছিল? গীতমালা 119 নম্বৰ গীতৰ 18 নম্বৰ পদ চাওকচোন। মই তোমাৰ ব্যৱস্থাত আচৰিত আচৰিত বিষয় দেখিবৰ নিমিত্তে মোৰ চকু মুকলি কৰা। গীতমালা 119 নম্বৰ গীতৰ 18 নম্বৰ পদ। গীত ৰচকে এই কথাখিনি লিখিবৰ সময়ত তেওঁৰ মনত মুচিৰ ব্যৱস্থাৱলীৰ কথাটোৱেই আছিল অৱশ্যে, কাৰণ সেই সময়ত তেওঁৰ হাতত কেৱল সেইখিনি লিখিত শাস্ত্ৰই আছিল। কিন্তু আজি আমি তাৰ পৰিসৰটো বঢ়াই দিব পাৰোঁ, আৰু পৰিসৰটো বঢ়াই দি বাইবেলৰ গোটেই 66খন পুস্তককেই সাঙুৰি এইবুলি প্ৰাৰ্থনা কৰিব বিচাৰোঁ, হে প্ৰভু, তুমি মোৰ চকু মুকলি কৰা, যাতে মই তোমাৰ বাক্যৰ পৰা আচৰিত আৰু মনোমোহা কথাবোৰ দেখা পাব পাৰোঁ। যেতিয়া পাচনি পৌলে ইফিছত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ কাৰণে প্ৰাৰ্থনা কৰিছিল, তেতিয়া তেওঁলোকৰ সুস্বাস্থ্যৰ কাৰণে প্ৰাৰ্থনা কৰা নাছিল। অৱশ্যে পাছত হয়তো কোনো সময়ত কৰিবও পাৰে, নাইবা তেওঁলোক চহকী হ'ব লাগে বুলিও তেওঁ প্ৰাৰ্থনা কৰা বুলি ইয়াত লিখা নাছিল। তেনেকুৱা প্ৰাৰ্থনা তেওঁ কৰা বুলি আমি নাজানো, কিন্তু পাচনি পৌলে ইফিছত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে কৰা প্ৰথমটো প্ৰাৰ্থনা তেওঁলোকলৈ লিখা চুটি পত্ৰখনত উল্লেখ কৰা আছে। তাত আমি এনেদৰে পঢ়িবলৈ পাওঁ, ইফিছিয়া 1:15-16 এইকাৰণে প্ৰভু যীশুত তোমালোকৰ যি বিশ্বাস আৰু সকলো পবিত্ৰ লোকলৈকো যি আছে তাৰ কথা শুনি ময়ো তোমালোকৰ নিমিত্তে ধন্যবাদ কৰিবলৈ নেৰি মোৰ প্ৰাৰ্থনাকালত তোমালোকৰ নাম উল্লেখ কৰি এই প্ৰাৰ্থনা কৰিছো। পাচনি পৌলে তেওঁলোকৰ বাবে কি প্ৰাৰ্থনা কৰিছিল বাৰু, তাৰ পাছৰ পদ দুটা চাওঁ, ইফিছিয়া 1:17-18। আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ ঈশ্বৰে প্ৰতাপৰ পিতৃয়ে নিজ তত্বজ্ঞানত তোমালোকক জ্ঞানদায়ক আৰু প্ৰকাশিত বাক্যবোধক আত্মা দিয়ক। তেওঁৰ আমন্ত্ৰণৰ আশা কি, অৰ্থাৎ পবিত্ৰ লোকবিলাকৰ মাজত তেওঁৰ উত্তৰাধিকাৰৰ প্ৰতাপৰূপ ধন কি? ইফিছিয়া 1:17-18 পঢ়িলো। অৰ্থাৎ আমি এইটো দেখিবলৈ পাওঁ যে পাচনি পৌলৰ প্ৰাৰ্থনা এয়ে আছিল যাতে তেওঁলোকে যাতে প্ৰভু যীশুৰ জ্ঞানৰ প্ৰকাশৰ জ্ঞান আৰু সুবুদ্ধি লাভ কৰিব পাৰে, অৰ্থাৎ তেওঁলোকে যাতে ঈশ্বৰৰ বাক্য জানিব পাৰে, বুজিব পাৰে, আৰু যাতে তেওঁলোকৰ বোধ শক্তিৰ চকু উদ্দীপিত হ'ব পাৰে, যাতে খ্ৰীষ্টত তেওঁলোকৰ যি আমন্ত্ৰণ, সেই আমন্ত্ৰণত যি আশা আছে, সেই আশাৰ বিষয়ে তেওঁলোকে কিবা অলপ হ'লেও জানিব পাৰে। এৰা প্ৰিয় শ্ৰোতা, এয়েই আছিল পাচনি পৌলৰ প্ৰাৰ্থনাৰ বিষয়। যদিহে আপোনালোকৰ এই অযোগ্য দাসৰ বাবে কোনোবাই প্ৰাৰ্থনা কৰে, তেনেহ'লে মোৰ বাবে ঠিক এনেদৰেই প্ৰাৰ্থনা কৰাটো মই বিচাৰিম, যাতে মোৰ চকু, মোৰ আত্মিক চকু মুকলি হয়। আমি বিশ্বাস কৰোঁ আজি আপোনাৰ মোৰ বাবে সকলোতকৈ প্ৰয়োজনীয় কথাটো এয়ে, আমি যাতে ঈশ্বৰৰ ইচ্ছা জানিব পাৰোঁ। আৰু ঈশ্বৰৰ ইচ্ছা কি জানেনে প্ৰিয় শ্ৰোতা? ঈশ্বৰৰ বাক্যই হৈছে ঈশ্বৰৰ ইচ্ছা। আমি ঈশ্বৰৰ বাক্য জানিব নোৱাৰোঁ যদিহে পবিত্ৰ আত্মা আমাৰ শিক্ষক নহয়। পাচনি পৌলে কৰিন্থত থকা খ্ৰীষ্টীয় বিশ্বাসীসকললৈ লিখা পত্ৰখনত, প্ৰথম পত্ৰখনত ঠিক এই কথাটোকে লিখিছিল। আমি পাঠ কৰি দিম 1 কৰিন্থিয়া 2:12-14 ইয়াত এনেদৰে লিখা আছে, 1 কৰিন্থিয়া 2:12-14 ঈশ্বৰে অনুগ্ৰহ কৰি আমাক যি যি দিলে সেইবোৰ জানিবলৈ আমি জগতৰ আত্মা নাপাই ঈশ্বৰৰ পৰা অহা আত্মা পালো, সেইবোৰক মানুহৰ জ্ঞানে শিকোৱা বাক্যেৰে আমি নকৈ আত্মাই শিকোৱা বাক্যেৰে আত্মিক বিষয়ত আত্মিক বাক্য লগাই কওঁ। কিন্তু স্বাভাৱিক মানুহে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে, কিয়নো তেওঁৰ মনত সেয়ে মূৰ্খতা, আৰু তেওঁ সেই কথাৰ তত্ত্বও পাব নোৱাৰে, কিয়নো আত্মিক ৰূপেহে তাৰ বিচাৰ কৰা হয়। 1 কৰিন্থিয়া 2:12-14 আজি বহুতো লোকে বাইবেল পঢ়িও একো বুজি নাপায়, কাৰণ তেওঁলোকে পবিত্ৰ আত্মাক শিকাবলৈ সুযোগ দিয়া নাই। পবিত্ৰ আত্মাই বুজালেহে আমি বুজি পাব পাৰোঁ। ঈশ্বৰৰ বাক্য আন কিতাপতকৈ বেলেগ, কাৰণ স্বাভাৱিক মানুহে নিজৰ বিদ্যাবুদ্ধিৰে, নিজৰ চিন্তাৰে, ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰখন বুজি পাব নোৱাৰে, সম্ভৱ নহয়। নিজৰ চিন্তা শক্তিৰে, নিজৰ মেধা শক্তিৰে বাইবেলৰ কথাবোৰ গ্ৰহণ কৰিব নোৱাৰে। তেনে মানুহৰ বাবে বাইবেলৰ কথাবোৰ মূৰ্খতাৰ নিচিনা। ঈশ্বৰে আমাক তেওঁৰ আত্মা দিছে যাতে ঈশ্বৰে বাইবেলৰ যোগেদি আমালৈ বিনামূল্যে আগবঢ়োৱা এই আত্মিক বিষয়বোৰ আমি বুজি পাব পাৰোঁ, গ্ৰহণ কৰিব পাৰোঁ। একমাত্ৰ তেওঁৱেই আমাৰ শিক্ষক, একমাত্ৰ তেওঁৱেই ঈশ্বৰৰ বাক্য আমাৰ জীৱনত আমাৰ বাবে বাস্তৱ আৰু জীৱন্ত কৰি তুলিব পাৰে। ঈশ্বৰে তেওঁৰ লিখিত বাক্য বাইবেল শাস্ত্ৰৰ যোগেদি আমাৰ সৈতে সংযোগ স্থাপন কৰিব বিচাৰে, আমাক কথা ক'ব বিচাৰে। কিন্তু বাইবেলখন এখন অলৌকিক পুস্তক, গতিকে এই পুস্তকে আমাক স্বাভাৱিক আৰু জাগতিক পৰিসৰত কথা নকয়, কাৰণ একমাত্ৰ ঈশ্বৰৰ আত্মাইহে খ্ৰীষ্ট বিষয়ক বিষয়বস্তু আৰু কথাবোৰ লৈ আমাৰ আগত প্ৰকাশ কৰি দিব পাৰে। শাস্ত্ৰৰ এই উল্লেখনীয় আৰু গুৰুত্বপূৰ্ণ পদটো মন কৰকচোন, প্ৰথম কৰিন্থিয়া 2:11, কিয়নো মানুহৰ মনৰ কথা মানুহত থকা নিজৰ আত্মাত বাজে, মানুহবিলাকৰ মাজৰ কোনে জানে, সেইদৰে ঈশ্বৰৰ কথাও ঈশ্বৰৰ আত্মাত বাজে, আন কোনেও নাজানে। সেইদৰে ঈশ্বৰৰ কথাও ঈশ্বৰৰ আত্মাত বাজে, আন কোনেও নাজানে, প্ৰথম কৰিন্থিয়া 2:11। ইয়াত অতি স্পষ্ট আৰু সৰলভাৱেই আমাক জনাই দিয়া হৈছে কিয়নো ঈশ্বৰৰ আত্মা আমাৰ শিক্ষক হ'ব লাগে সেই কথা। আমি পৰস্পৰৰ কথা বুজি পাব পাৰোঁ, আপোনাৰ কথা মই বুজি পাব পাৰোঁ, মই কোৱা কথা আপুনি বুজি পাব পাৰে, কিন্তু আমি ঈশ্বৰে কোৱা কথা বুজি পাব নোৱাৰোঁ, ঈশ্বৰৰ আত্মাৰ কথা আমি বুজি পাব নোৱাৰোঁ। আজি বহুতো লোকে জেনেৰেশ্যন গেপৰ কথা কয়, অৰ্থাৎ পুৰণি জেনেৰেশ্যন বা প্ৰজন্মই নতুন জেনেৰেশ্যন বা প্ৰজন্মক কথা বুজাব নোৱাৰে, বা ইটো প্ৰজন্মই সিটো প্ৰজন্মৰ কথা বুজি নাপায় বুলি কোৱা হয়। এই কথাটো কিন্তু সম্পূৰ্ণ সত্য নহয়। যদিও এই কথাটো সত্য যে বুঢ়া আৰু ডেকাই পৰস্পৰে পৰস্পৰক সহজে গ্ৰহণ কৰিব নোৱাৰে, তথাপি আমি ইজনে সিজনৰ লগত মতৰ বিনিময় কৰিব পাৰোঁ, কাৰণ আমি মানুহ, আমি ইজনে সিজনক বুজি পাওঁ। কিন্তু আমি এই কথা স্বীকাৰ কৰিবই লাগিব যে আমি ঈশ্বৰক বুজি পাব নোৱাৰোঁ যদিহে ঈশ্বৰৰ কথা আমাৰ আগত প্ৰকাশ কৰি দিয়া নহয়। কোনো মানুহৰ মৃত্যু হ'লে কবৰ দিয়াৰ সময়ত ঈশ্বৰৰ বা কেনেকুৱা লাগে বুলি কোনোবাই ভাবি থাকিব পাৰে, কিন্তু আমি প্ৰভু যীশুক লাজাৰৰ কবৰৰ কাষত চকু পানী টোকা দেখা পাওঁ। গতিকে আজি আমি বুজি পাওঁ মানুহৰ মৃত্যুত প্ৰভু যীশুখ্ৰীষ্টৰ কেনেকুৱা লাগে সেই কথা, নহয়নে বাৰু? ঠিক তেনেদৰে আন বহুতো বিষয়ত তেওঁৰ কেনেকুৱা লাগে, তেওঁৰ কেনে অনুভৱ হয় সেই কথা আজি আমি জানিব পাৰোঁ, কাৰণ ঈশ্বৰৰ আত্মাই ঈশ্বৰৰ বাক্যৰ যোগেদি তেনে কথা আমাৰ আগত প্ৰকাশ কৰি দিছে। এজন বিখ্যাত বাইবেল শিক্ষকে এনেদৰে লিখিছে, মই এখন ঠাইত পালকৰ কাম কৰি আছিলোঁ। এদিন ৰাতিপুৱা সুন্দৰ উজ্জ্বল ৰ'দৰ বতৰত মই মোৰ খিৰিকীৰে বাহিৰলৈ চাই পঠিয়ালোঁ। ৰাতি বৰফ পৰিছিল, প্ৰায় 5 ইঞ্চিমান বৰফ পৰি সকলো লেতেৰা আৰু বেয়া বস্তুবোৰ ঢাকি সুন্দৰ বগা কাপোৰ এখন যেন কৰি তুলিছিল। মই ওপৰৰ কোঠা এটাত বহি বাহিৰৰ সেই সুন্দৰ দৃশ্য চাই আছিলোঁ, আৰু সেই সময়তে মই আমাৰ মণ্ডলীৰ এজন নেতা দেখিলোঁ। তেওঁ মোৰ কাষৰ ঘৰটোতে থাকে। তেওঁ হাতত এখন বেলচা লৈ ছাই কিছুমান বাহিৰত পেলাই দিবলৈ আহিছিল। কিন্তু ছাইবোৰ বাহিৰত দলিয়াই দিবলৈ গৈ তেওঁ থমকি ৰৈছিল যেতিয়া তেওঁ সেই সুন্দৰ বৰফে থকা বগা দলিচা যেন দৃশ্যটো দেখিছিল। আচলতে মোৰ যেনেকুৱা লাগিছিল তেওঁৰো তেনেকুৱাই লাগিছিল বুলি মই বুজিছিলোঁ। কিন্তু যেতিয়া তেওঁ খটখটিৰে নামি যাব ধৰিছিল তেতিয়া তেওঁ পিছল খালে আৰু ছাইবোৰ নেপেলাই হাতখন চিধা কৰি ৰাখিবলৈ গৈ তেওঁ বৰ বেয়াকৈ খুন্দাই ৰাখালে। মোৰ হাঁহি উঠি গ'ল। আনকি তেওঁৰ ডিঙি ভাঙি গ'লেও কিজানি মোৰ হাঁহি উঠিলেহেঁতেন। মই চাই থকা তেওঁ গম পোৱা নাছিল। তেওঁ ইফালে সিফালে চালে আৰু তেওঁক কোনেও দেখা পোৱা নাই বুলি সন্তুষ্ট হৈ তেওঁ উঠিল আৰু আকৌ আগবাঢ়ি যাব ধৰিলে। কিন্তু আধামান বাট গৈ তেওঁ আকৌ পিছল খাই পৰিল। কিন্তু এইবাৰ তেওঁ বহুদূৰ পিছলি গৈ একেবাৰে তল পালেগৈ। তেওঁ বৰ বেয়া ধৰণে পৰিল আৰু এইবাৰ তেওঁ চাৰিওপিনে খুব ভালদৰে চালে কোনোবাই দেখিছেনে নাই। তেওঁ যে পৰিল সেইটো কোনেও দেখা পোৱাটো তেওঁ বিচৰা নাছিল। তেওঁৰ কেনে লাগিছিল সেইটো মই অনুভৱ কৰিব পাৰিছিলোঁ। মোৰো নিশ্চয় তেনেকুৱাই লাগিলহেঁতেন। তেওঁ উঠিল আৰু আগবাঢ়ি গ'ল আৰু ছাইখিনি তললৈ পেলাই দিলে আৰু চাৰিওপিনে আকৌ চালে। চাৰিওফালৰ দৃশ্য চাবলৈ নিশ্চয় নহয় কিন্তু তেওঁক কোনোবাই দেখিছেনে নাই সেইটো চাবলৈহে। মই তেওঁক দেওবাৰে ৰাতিপুৱা গীৰ্জাত লগ পালোঁ আৰু তেওঁৰ একেবাৰে ওচৰলৈ গৈ লাহেকৈ ক'লোঁ, আপুনি সেইদিনা ছাইখিনি পেলাবলৈ যাওঁতে আপোনাক দেখি বৰ হাঁহি উঠিছিল দেই। তেওঁ অতি আচৰিত হৈ মোৰ পিনে চালে আৰু অলপ লাজ লাজকৈ সুধিলে, আপুনি মোক দেখিছিল নেকি? হয়, মই উত্তৰ দিলোঁ। অ', মই আকৌ মোক কোনেও দেখা নাই বুলিহে ভাবিছিলোঁ, তেওঁ লাজ লাজকৈ ক'লে। তেতিয়া মই ক'লোঁ, আপোনাৰ কেনেকুৱা লাগিছিল সেইটো মই অনুভৱ কৰিব পাৰিছোঁ। প্ৰিয় শ্ৰোতা, সেই মানুহজনৰ আত্মাও মানুহৰ আত্মা, আৰু সেই বিখ্যাত বাইবেল শিক্ষকজনৰ আত্মাও একেই মানৱীয় আত্মা। গতিকে পৰস্পৰে পৰস্পৰক বুজি পাব পাৰিছিল। কিন্তু ঈশ্বৰক কোনে বুজি পাব পাৰে? একমাত্ৰ ঈশ্বৰৰ আত্মাইহে বুজি পাব পাৰে। সেইকাৰণে একমাত্ৰ পবিত্ৰ আত্মাইহে আমাক শিকাব পাৰে, আত্মিক বস্তু আত্মিক বিষয়ৰ সৈতে খাপ খুৱাই আমাক বুজাই দিব পাৰে। এগৰাকী বিখ্যাত লোকে ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰক বেছ আক্ৰমণ কৰিছিল, তথাপি তেওঁ লাইফ অৱ জিজাছ নামৰ কিতাপ এখন লিখিছিল। কিতাপখনত দুটা ভাগ আছিল, এটা ভাগ আছিল ঐতিহাসিক আৰু আনটো ভাগত আছিল খ্ৰীষ্টৰ জীৱনৰ ব্যাখ্যা। প্ৰথম ভাগটো অতি সুন্দৰ। খ্ৰীষ্টৰ জীৱন সম্বন্ধে ইমান সুন্দৰকৈ বৰ্ণনা কৰা দ্বিতীয়খন কিতাপ নাই বুলিয়েই ক'ব পাৰি। কিন্তু তেওঁ খ্ৰীষ্টৰ জীৱনৰ যি ব্যাখ্যা আগবঢ়াইছিল সেয়া একেবাৰে অসম্ভৱ ধৰণৰ কথাৰে ভৰা, একেবাৰে উদ্ভৱ কথা তেওঁ লিখিছিল। আনকি ছানডে স্কুললৈ যোৱা 12 বছৰীয়া ল'ৰা এটাইও কিজানি তাতকৈ ভালদৰে ব্যাখ্যা আগবঢ়াব পাৰিলেহেঁতেন। কি কাৰণে বাৰু এনেকুৱা হৈছিল? ঈশ্বৰৰ আত্মাই আমাক ইতিহাস নিশিকায়, নাইবা আমি গৱেষণা কৰি নিজে বিচাৰি উলিয়াব পৰা বস্তুবোৰ ঈশ্বৰে আমাক আত্মাৰ যোগেৰে নিশিকায়। মেধাবী লোক এজনে সহজে সেইবোৰ বিচাৰি পাব পাৰে, কিন্তু ব্যাখ্যাকৰণৰ ক্ষেত্ৰত কথাটো সম্পূৰ্ণ বেলেগ। ঈশ্বৰৰ আত্মাই সেই ব্যাখ্যা আমালৈ আগবঢ়াব লাগিব। একমাত্ৰ তেওঁৱেই শিক্ষক হৈ আমাক সকলো সত্য জনাই দিব লাগিব। ঈশ্বৰৰ আত্মাই আমাৰ চকু মুকলি কৰি দিব লাগিব যাতে আমি দেখা পাব পাৰোঁ। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্যৰ যোগেৰে আপুনি ঈশ্বৰক দেখা পাইছেনে? ঈশ্বৰৰ বাক্যৰ যোগেৰে ঈশ্বৰে আপোনাক কি কৈছে আপুনি বুজিব পাৰেনে? সেই সকলো বুজিবলৈ আপুনি ঈশ্বৰৰ আত্মাৰ সহায় বিচাৰি চলিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
তোমাকে আরাধু, তোমার কাছে।